එයා අකහුමනේ. বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে বহাগ বিহু, বৈশাখী, পুথানডুকে ধৰি উৎসৱসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। অসমবাসীৰ বাপতি খাহুন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে ৰাজ্যজুৰি উদযাপন কৰা হৈছে। নীতি প্ৰণয়ন আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মহিলাসকলৰ সক্ৰিয়তাই বিকশিত ভাৰতৰ যাত্ৰা শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। পোষণ ট্ৰেকাৰ মোবাইল এপ্লিকেচনৰ জৰিয়তে দেশৰ 14 লাখ অংগনবাড়ী কেন্দ্ৰ আৰু 9 কোটি হিতাধিকাৰীক নিৰীক্ষণ কৰি থকা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই MA চিদাম্বৰম ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বহাগ বিহু, বৈশাখী, বিশু, বিশুভ, পহিলা বৈশাখ, মেচাদি, বৈশাখাদি আৰু পুথাণ্ডু উপলক্ষে দেশৰ জনসাধাৰণৰ লগতে প্ৰৱাসী ভাৰতীয়সকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশৰ বিভিন্ন প্ৰান্তত কৃষি কাৰ্যৰ আৰম্ভণিৰ সৈতে জড়িত এই উৎসৱসমূহ উলহ মালহেৰে পালন কৰা হৈছে। শ্ৰীমতী মুৰ্মুৱে কয় যে এই উৎসৱসমূহৰ জৰিয়তে জনসাধাৰণে মাতৃস্বৰূপা, ধৰিত্ৰী আৰু অন্নদাতা কৃষকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। এই উৎসৱসমূহৰ মাজতে দেশৰ চহকী সাংস্কৃতিক ঐতিহ্য, কৃষি পৰম্পৰা আৰু বৈচিত্ৰ্যৰ মাজত ঐক্যৰ বাৰ্তা প্ৰতিফলিত হয় বুলি তেওঁ উল্লেখ কৰে। এনে উৎসৱসমূহে সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি লৈ অহাৰ লগতে সমাজ আৰু দেশৰ হকে কাম কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰিব বুলি শ্ৰীমুৰ্মুৱে আশা প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি শ্ৰী ৰাধাকৃষ্ণনে কয় যে এই প্ৰাণৱন্ত উৎসৱসমূহে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ বাণীকে প্ৰতিফলিত কৰে। এনেধৰণৰ উদযাপনে কৃষি কাৰ্যৰ সূচনা কৰাৰ লগতে মানুহ, প্ৰকৃতি আৰু পৰম্পৰাৰ মাজত থকা বান্ধোন শক্তিশালী কৰা বুলি তেওঁ উল্লেখ কৰে। উৎসৱ পালনে দেশৰ জনসাধাৰণৰ মাজত শান্তি, সম্প্ৰীতিৰ মনোভাৱ জগাই তুলি নতুন আশাৰ সঞ্চাৰ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহাগ বিহু, বৈশাখী, পুথাণ্ডু আৰু মহা বিষুৱ সংক্ৰান্তি উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই উৎসৱসমূহে কৃতজ্ঞতাবোধ, নতুনত্ব আৰু আশাৰ সঞ্চাৰ কৰাৰ লগতে ৰাষ্ট্ৰক অন্ন যোগাৰ কৰি অহা কৃষকসকলক কঠোৰ পৰিশ্ৰমক মূল্যায়ন কৰে। বৈশাখীৰ গভীৰ আধ্যাত্মিক তাৎপৰ্য আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই সময়তে শ্ৰী গুৰু গোবিন্দ সিঙে খালছা পন্থৰ প্ৰতিষ্ঠা কৰিছিল। শিখ ধৰ্মগুৰুসকলে শিকনিয়ে এখন উন্নত সমাজ গঢ়াৰ বাবে সকলোকে প্ৰেৰিত কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে তামিল নৱবৰ্ষৰ পুথাণ্ডু উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। অনাগত বছৰটো সকলোৰে বাবে সুখ, সাফল্য আৰু সুস্বাস্থ্যৰে আনন্দময় হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। পুথাণ্ডু উপলক্ষে শ্ৰীমোদীয়ে উপৰাষ্ট্ৰপতি ভৱনলৈ গৈ উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে এই সাক্ষাৎকালত পুথাণ্ডু উৎসৱে পৰম্পৰা আৰু আধ্যাত্মিকতা বজাই ৰাখি সামাজিকভাৱে একগোট হৈ থকাৰ বাবে পূৰ্বপুৰুষসকলৰ জ্ঞান আৰু প্ৰয়াসৰ কথা আলোচনা কৰা হয়। অসমবাসীৰ বাপতি খাহুন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে ৰাজ্যজুৰি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা নৈৰ ঘাট আৰু খালবিলসমূহত গঞা ৰাইজে গোহালিৰ গৰুসমূহ নোৱাই ধুৱাই বছৰটোলৈ গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। ৰঙালী বিহু উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক বিহুৰ শুভেচ্ছা জনাইছে। কাইলৈ মানুহ বিহুৰ দিনা হেঁপাহৰ বিহুৱান আগবঢ়াই প্ৰিয়জন তথা আত্মীয় স্বজনক বিহুৰ উলগ জনোৱা হ'ব। অসমীয়া নতুন বছৰটিক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰাণে জনসাধাৰণে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ৰাজ্যজুৰি ঢোল পেঁপা গগনাৰ মাতত নান্দনিক পৰিৱেশৰ সৃষ্টি হৈছে। গ্ৰাম্যাঞ্চলৰ লগতে চহৰাঞ্চলতো বিহু হুঁচৰিৰ আখৰা সম্পূৰ্ণ হৈছে। ৰঙালী বিহু উৎসাহ উদ্দীপনাৰে উদযাপন কৰাৰ অৰ্থে ৰাজ্যৰ ঠায়ে ঠায়ে অনুষ্ঠিত বিহু আৰু জনগোষ্ঠীয় নৃত্য তথা লোকবাদ্য বাদনৰ কৰ্মশালাসমূহ সমাপ্ত হৈছে। বিভিন্ন বিহু কমিটীয়ে বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে এটা দিন সুধাকণ্ঠৰ নামত উৎসৰ্গা কৰাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈও শ্ৰদ্ধা নিবেদিব। 1952 চনতে প্ৰতিষ্ঠা হোৱা লতাশিলৰ গুৱাহাটী বিহু সন্মিলনীয়ে এইবেলি মহাৰজত জয়ন্তী পালন কৰিব। 4-দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এইবাৰৰ এটা দিন জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব বুলি বিহু সন্মিলনীৰ উদযাপন সমিতিয়ে প্ৰকাশ কৰিছে। গৰু বিহু উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগতভাৱে মাহ হালধি আৰু বেঙেনা খুৱাই গৰুক গা ধুওৱা হৈছে। যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, নলবাৰী, বৰপেটা, বাক্সা, শ্ৰীভূমি, চৰাইদেউ আদি জিলাতো পৰম্পৰাগতভাৱে গৰু বিহু পালন কৰা হৈছে। বিগত বৰ্ষৰ দৰে বহাগক আদৰিবলৈ এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আজি জজ খেলপথাৰত মুকলি বিহু অনুষ্ঠিত কৰিছে। এই অনুষ্ঠানত ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ লোৱা হৈছে। এই অনুষ্ঠানত ৰাজ্যখনৰ কেইবাটাও প্ৰখ্যাত বিহু হুঁচৰি দলৰ লগতে জনগোষ্ঠীয় সাংস্কৃতিক দলে অনুষ্ঠান পৰিৱেশন কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদতো আজি উলহ মালহেৰে ৰঙালী বিহু উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰাই বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। পুৱাই বিহুৰ পতাকা উত্তোলন কৰাৰ লগতে মুকলি বিহু আৰু পিঠা পনা, জলপান আদিৰো ব্যৱস্থা কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বাবা চাহেব ডঃ বি আৰ আম্বেদকাৰৰ জন্ম জয়ন্তী উপলক্ষে আজি দেশৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গুজৰাটৰ গান্ধীনগৰৰ লোকভৱনত তেওঁলৈ শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, ৰাজ্যখনৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে, কেন্দ্ৰীয় মন্ত্ৰী তথা সংসদ ভৱনৰ সদস্যসকলেও আম্বেদকাৰ জয়ন্তী উপলক্ষে সংসদ ভৱনৰ প্ৰেৰণাস্থলত থকা ডঃ বি আৰ আম্বেদকাৰৰ সমাধিত শ্ৰদ্ধা নিবেদন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৈশাখী উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে তেওঁ কয় যে বৈশাখীৰ এই উৎসৱ হৈছে দেশৰ খেতিয়কসকলৰ উন্নতিৰ প্ৰতীক, কিয়নো এই সময়ছোৱাতে তেওঁলোকে নতুন ফচল উৎপাদনৰ আনন্দেৰে ৰঙিয়াল হৈ থাকে। শ্ৰীশ্বাহে লগতে খালছাসকলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে এই দিনটোতে শ্ৰীগুৰু গোবিন্দ সিংজীৰ তত্বাৱধানত প্ৰতিষ্ঠা হোৱা খালছা সম্প্ৰদায়ৰ সৃষ্টিকৰ্মৰ বিষয়ে সোঁৱৰাই দিয়া হয়। তেওঁ লগতে কয় যে এই স্বৰ্গীয় উৎসৱে সকলোকে নিৰ্ভয়, সত্য আৰু শুদ্ধ পথেদি আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। মহিলাসকলে নীতি প্ৰণয়ন আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সক্ৰিয় হলেহে 2047 চনৰ বিকশিত ভাৰতৰ যাত্ৰা শক্তিশালী হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। ভাৰতীয় নাৰী শক্তিলৈ লিখা এখন পত্ৰত শ্ৰীমোদীয়ে কয় যে অহা 16 এপ্ৰিলৰ পৰা সংসদৰ তিনিদিনীয়া বিশেষ অধিৱেশনত নাৰী শক্তি বন্দন অধিয়নম শীৰ্ষক এটা গুৰুত্বপূৰ্ণ সাংবিধানিক সংশোধনী সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। এই অধিৱেশনত এই বিধেয়ক গৃহীত হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ মহিলাসকল বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত অংশগ্ৰহণৰ বাবে অধিক সুযোগ লাভ কৰিবলৈ অগ্ৰসৰ হোৱাৰ পথত আনন্দিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে 2029 চনৰ লোকসভা নিৰ্বাচন আৰু ৰাজ্যৰ বিধানসভাসমূহৰ নিৰ্বাচনত মহিলাৰ বাবে আসন সংৰক্ষিত হলেহে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা অধিক শক্তিশালী আৰু প্ৰাণৱন্ত হ'ব। এই বিধেয়ক গৃহীতকৰণত হোৱা অনাহক বিলম্ব দুৰ্ভাগ্যজনক আৰু মহিলাসকলৰ বাবে অন্যায় হিচাপে পৰিগণিত হ'ব বুলি তেওঁ উল্লেখ কৰে। দেশৰ নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত মহিলাৰ কণ্ঠ শক্তিশালী হলে গণতন্ত্ৰৰ কণ্ঠও শক্তিশালী হ'ব বুলি শ্ৰীমোদীয়ে মত প্ৰকাশ কৰে। তেওঁ শীঘ্ৰে এই অধিনিয়ম কাৰ্যকৰী কৰাৰ বাবে সকলোৰে সক্ৰিয় হ'বলৈ আহ্বান জনায়। পোষণ অভিযানৰ অন্তৰ্ভুক্ত পোষণ ট্ৰেকাৰ মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে দেশৰ 14 লাখ অংগনবাদী কেন্দ্ৰ আৰু প্ৰায় 9 কোটি হিতাধিকাৰীক নিৰীক্ষণ কৰি থকা হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত পোষণ অভিযান হৈছে সমন্বয়, প্ৰযুক্তি আৰু সামূহিক অংশীদাৰিত্বৰে পৰিপুষ্টিৰ উন্নতিৰ দিশত কাম কৰা এটা প্ৰকল্প। 2021 চনত আৰম্ভ হোৱা এই অভিযানৰ অন্তৰ্গত পোষণ ট্ৰেকাৰ নামৰ এই মোবাইল এপ্লিকেশ্যনটোৱে আন্তঃগাঁথনিৰ লগতে সেৱাৰ গুণাগুণ নিৰীক্ষণ কৰে। এই এপ্লিকেশ্যনৰ জৰিয়তে বৰ্তমান সময়ত উপলব্ধ অংগনবাদী সেৱাসমূহ, নতুন অংগনবাদী কেন্দ্ৰসমূহৰ সবিশেষ আৰু প্ৰতিদিনে কেন্দ্ৰলৈ অহা ল'ৰা ছোৱালীৰ হিচাপ ৰখা হয়। উল্লেখযোগ্য যে মহিলা সবলীকৰণ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে এই মোবাইল এপ্লিকেশ্যনে বৰ্তমান গৰ্ভৱতী মহিলা, দুগ্ধপান কৰি থকা মহিলাসকল আৰু লগতে 6 বছৰ বয়সলৈকে ল'ৰা ছোৱালী তথা বিশেষভাৱে কিশোৰীসকলৰ তথ্য সামৰি লয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই MA চিদাম্বৰম ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে বহাগ বিহু, বৈশাখী, পুথানডুকে ধৰি উৎসৱসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। অসমবাসীৰ বাপতি খাহুন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে ৰাজ্যজুৰি উদযাপন কৰা হৈছে। নীতি প্ৰণয়ন আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মহিলাসকলৰ সক্ৰিয়তাই বিকশিত ভাৰতৰ যাত্ৰা শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। পোষণ ট্ৰেকাৰ মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে দেশৰ 14 লাখ অংগনবাদী কেন্দ্ৰ আৰু প্ৰায় 9 কোটি হিতাধিকাৰীক নিৰীক্ষণ কৰি থকা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই MA চিদাম্বৰম ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ মাজতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।